এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, 2027 বৰ্ষৰ লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিত সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ, পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত কাইলৈ পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শীৰ্ষক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন, গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান, দেশৰ বিভিন্ন অংশৰ লগতে অসমতো ঈদ উদ জোহা পালন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে পুলক গগৈ। কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনত হ'বলগীয়া 2027 বৰ্ষৰ লোকপিয়ল সম্পৰ্কে ইতিমধ্যে অধিসূচনা জাৰি কৰা হৈছে। লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিত সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাছাৰ জিলা প্ৰশাসনে প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। সোণাই পৌৰসভা, লক্ষীপুৰ পৌৰসভা, বদৰপুৰ পৌৰসভা, শিলচৰ পৌৰসভাকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় লোকপিয়ল কাৰ্যসূচীৰ অধীনত গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰশিক্ষণ কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা লোকপিয়ল বিষয়া ৰক্তিম বৰুৱাই লোকপিয়ল সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। এই সন্দৰ্ভত শিলচৰৰ সংবাদদাতা আহিৰাণী দাসে এইদৰে কয়।
লোকপিয়ল 2027ৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়াটো ন্যায্য, সঠিক আৰু প্ৰযুক্তিভিত্তিকভাৱে সম্পূৰ্ণ কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে এক প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচীত সোণাই পৌৰসভা, লক্ষীপুৰ পৌৰসভা, বদৰপুৰ পৌৰসভা, শিলচৰ পৌৰ নিগমকে ধৰি বিভিন্ন সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। মূল উদ্দেশ্য আছিল ৰাষ্ট্ৰীয় লোকপিয়ল কাৰ্যসূচীৰ অধীনত গৃহ পঞ্জীয়ন প্ৰক্ৰিয়াক অধিক ফলপ্ৰসূ আৰু প্ৰযুক্তিভিত্তিক কৰি তোলা। কাৰ্যসূচীৰ আৰম্ভণিতে অতিৰিক্ত জিলা উপায়ুক্ত তথা জিলা লোকপিয়ল বিষয়া ৰক্তিম বৰুৱা লোকপিয়লৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয়, লোকপিয়ল দেশৰ অন্যতম বৃহৎ প্ৰশাসনিক কাম। উন্নয়ন পৰিকল্পনা আৰু ৰাজহুৱা নীতি প্ৰণয়নৰ ভিত্তিত গঢ়ি তোলা হৈছে সঠিক তথ্য সংগ্ৰহৰ ওপৰত। সেয়েহে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়াত গণনাকাৰী আৰু তত্বাৱধায়ক বিষয়াৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ।
একেদৰে তামোলপুৰ জিলা প্ৰশাসনেও গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে গণনাকাৰী বিষয়াসকলে অহা 17 আগষ্টৰ পৰা 30 ছেপ্টেম্বৰলৈ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। জনসাধাৰণে 2 আগষ্টৰ পৰা পৰ্টেলযোগে নিজৰ তথ্যসমূহ দাখিল কৰিব পাৰিব। পৰ্টেলত তথ্যসমূহ আপলোড কৰাৰ পাছত নাগৰিকে তেওঁলোকে নিজৰ নামত এটা ID লাভ কৰিব। গণনাকাৰীসকল ঘৰলৈ যাওঁতে তেওঁলোকৰ হাতত সেই ID দাখিল কৰিব লাগিব। আনহাতে দ্বিতীয় পৰ্যায়ত জাতিভিত্তিক তথ্য সংগ্ৰহ কৰা হ'ব। তামোলপুৰ জিলা প্ৰশাসনে জিলাখনৰ সকলো নাগৰিককে এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। ধেমাজি জিলা প্ৰশাসনেও আজিৰ পৰা 3-দিনীয়াকৈ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিছে। ধেমাজিৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত প্ৰথম দিনাৰ প্ৰশিক্ষণ কাৰ্যসূচীত জিলা লোকপিয়ল বিষয়াকে ধৰি ভালেকেইজন বিষয়া উপস্থিত থাকে। ৰাজ্যৰ লোকপিয়ল অভিযান সঞ্চালকালয়ৰ পৰা নিয়োজিত প্ৰশিক্ষকসকলে এই কাৰ্যসূচীত প্ৰশিক্ষণ আগবঢ়ায়। অহা 30 মে'ত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্ত পৰিব। মৰিগাঁও জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী কালি আৰম্ভ হয়। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী 30 মে'লৈ চলিব। লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক সপ্তৰাজ দাস আৰু DPA দীপক বৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত কাইলৈ পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শীৰ্ষক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী SP সিং ৱাগেল আৰু মন্ত্ৰী অতুল বৰাই এই কৰ্মশালাত উপস্থিত থকাৰ কথা। এই কৰ্মশালাত অসম, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, উৰিষ্যা, পঞ্জাব, ৰাজস্থান আৰু তেলেংগানাৰ পঞ্চায়তৰ বিষয়ববীয়া, নিৰ্বাচিত প্ৰতিনিধি, গাঁও পঞ্চায়তৰ উদ্যোগীসকলকে ধৰি ৰাজ্য চৰকাৰৰ বিষয়াসকল উপস্থিত থাকিব। ৰাজ্যসমূহৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন কমন ছাৰ্ভিচ চেণ্টাৰক এই কৰ্মশালাত সম্বৰ্ধনা জনোৱা হ'ব। ডিজিটেল ৰূপান্তৰৰ জৰিয়তে পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শক্তিশালী কৰা, নাগৰিকৰ অংশগ্ৰহণ, উদ্ভাৱন, বহুভাষিক প্ৰশাসন আৰু তৃণমূল পৰ্যায়ত ৰাজহুৱা সেৱা উন্নত কৰাৰ বিষয়ে কৰ্মশালাত আলোচনা কৰা হয়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
গুৱাহাটী উচ্চ ন্যায়ালয়ে শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় কাইলৈ প্ৰদান কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কাইলৈ দিনৰ 2 বজাত এই ৰায় প্ৰদান কৰিব। ইয়াৰ পূৰ্বে বাক্সাৰ জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। আনহাতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতেও কাইলৈ অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ্জোহা পালন কৰা হৈছে। ঈদ উজ্জোহা উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত থকা ঈদগাহসমূহত নামাজ পঢ়া হয়। গুৱাহাটী মহানগৰৰ মাছখোৱা ঈদগাহ মৈদানৰ লগতে অন্যান্য ঈদগাহ আৰু মৈদানত সমূহীয়া নামাজ অনুষ্ঠিত হয়। দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4 লাখ লোকে ঈদৰ সমূহীয়া নামাজত ভাগ লয়। গোৱালপাৰা জিলাতো আজি ঈদ পালন কৰা হয়। এই সন্দৰ্ভত আমাৰ সাংবাদিক ৰচিদুল হুছেইনে এইদৰে কয়।
আন আন ঠাইৰ লগতে গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদ উল আজহা পালন কৰে। সুন্দৰকৈ সজাই পৰাই তোলা ঈদগাহ মৈদান আৰু মছজিদসমূহত আজি পুৱাই ধৰ্মপ্ৰাণ লোকসকলে ঈদৰ সমূহীয়া নামাজ আদায় কৰে। জিলাখনৰ অগ্ৰণী ইছলামিক সংগঠন আঞ্জুমান ই খাতিমুল ইছলামৰ দ্বাৰা পৰিচালিত 46খন সমাজৰ লগতে আন আন সমাজসমূহেও শান্তিপূৰ্ণভাৱে ঈদ উল আজহাৰ নামাজ অনুষ্ঠিত কৰে। আঞ্জুমান ই খাতিমুল ইছলামে গোৱালপাৰা চহৰৰ নয়াপাৰ ৰাজহুৱা ঈদগাহ মৈদানত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা সমূহীয়া নামাজত 1500 লোকে একেলগে ঈদৰ নামাজ আদায় কৰে। জিলাখনৰ হিদাবাৰীত পুৰুষৰ সমানে সমানে মহিলাসকলেও ঈদগাহ মৈদানত ঈদৰ নামাজ আদায় কৰে। উল্লেখযোগ্য যে বহু বছৰৰ পৰাই হিদাবাৰীত পুৰুষৰ সমানে সমানে মহিলাসকলেও ঈদগাহ মৈদানত ঈদৰ নামাজ আদায় কৰি আহিছে।
একেদৰে চিৰাং, বৰপেটা, ধুবুৰী, কোকৰাঝাৰ, শ্ৰীভূমি, দৰং, শোণিতপুৰ, নগাঁও আদি বিভিন্ন জিলাৰ মছজিদ, ঈদগাহতো ভালেসংখ্যক লোকে আজি ঈদৰ সমূহীয়া নামাজত ভাগ লোৱাৰ খবৰ আমালৈ আহিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী অতুল বৰাই ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জনাইছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আজি বিভিন্ন চৰকাৰী সংস্থাৰ প্ৰতিনিধিসকলে 30 কোটি টকাৰ অনুদান আগবঢ়ায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে যে এনেধৰণৰ অনুদানে আৰ্থজনক প্ৰয়োজনীয় সহায় আগবঢ়োৱা মানৱীয় পদক্ষেপক আৰু অধিক শক্তিশালী কৰি তুলিব। ৰাজ্যবাসীয়ে সদায় মহান উদ্দেশ্যত ঐক্যবদ্ধ প্ৰচেষ্টাৰে সহায়ৰ হাত আগবঢ়াই সামাজিক দায়িত্ব পালন কৰি আহিছে বুলি তেওঁ কয়। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র সংৰক্ষণ ক্ষেত্ৰ কাইলৈৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। বাৰিষা আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তথ্য অনুসৰি 2025-26 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 4,68,000ৰো অধিক পৰ্যটকৰ আগমন হয়। এই বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যাও যথেষ্ট বৃদ্ধি হোৱা বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। বিশিষ্ট সাহিত্যিক চিন্তাবিদ উপেন্দ্ৰনাথ বৰকটকীক আজি অসম সাহিত্য সভাৰ 2025-26 বৰ্ষৰ সভাপতিৰ বিশেষ সাহিত্য বঁটা প্ৰদান কৰা হয়। অসম সাহিত্য সভাৰ এটা সজাতি দলে নগাঁৱত থকা সাহিত্যিকগৰাকীৰ বাসভৱনত এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে গামোচা, ফুলামজাপি, কিতাপৰ টোপোলা, স্মাৰক, সভাৰ প্ৰতীকপদ আৰু মানপত্ৰ। বিটিচিৰ তামোলপুৰ জিলাৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ পাহাৰপুৰ গাঁৱৰ 50টা পৰিয়াললৈ বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীয়ে 5,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে। ভাৰত ভূটান সীমান্তৱৰ্তী এই অঞ্চলৰ একাংশ ৰাজ্যৰ আৰ্থিক দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি উপাধ্যক্ষগৰাকীয়ে এই সাহায্য আগবঢ়ায়। ইয়াৰ লগতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বসতিস্থল বৰকাজুলি আৰু শিমলুবাৰী গাঁৱৰ ঘৰে ঘৰে গৈ উপাধ্যক্ষগৰাকীয়ে ঈদৰ শুভেচ্ছা জনায়। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই আজি লোকভৱনত ৰাজ্যপালৰ সচিবক আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰিব। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰাৰ কথা নিশ্চিত কৰে। শ্ৰীসিদ্ধাৰামায়াই লগতে কয় যে তেওঁ ৰাজ্যপালক ডি কে শিৱকুমাৰক মুখ্যমন্ত্ৰী পদবী গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাবলৈ অনুৰোধ কৰে, কিয়নো শিৱকুমাৰে 136গৰাকীৰো অধিক বিধায়কৰ সমৰ্থনেৰে বিধানসভাত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। তেওঁ কয় যে দলৰ শীৰ্ষ নেতৃত্বই তেওঁক ৰাজ্যসভাৰ আসনৰ বাবে প্ৰস্তাৱ দিছে যদিও তেওঁ এই প্ৰস্তাৱ প্ৰত্যাহাৰ কৰে। ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰতি আগ্ৰহী নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে তেওঁ সদায় কাম কৰি যাব। উল্লেখযোগ্য যে 2023 চনৰ মেত কংগ্ৰেছে বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পাছত সিদ্ধাৰামায়াই দ্বিতীয়বাৰৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈছে। ইয়াৰ পূৰ্বে তেওঁ 2013ৰ পৰা 2018 চনলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। দুটা কাৰ্যকালত মুঠ 8 বছৰ মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰা সিদ্ধাৰামায়াই ৰাজ্যখনৰ এই পদবীত দীৰ্ঘকালৰ বাবে কাৰ্যনিৰ্বাহ কৰা ব্যক্তিৰূপে পৰিগণিত হৈছে। ইয়াৰ লগতে তেওঁ মুখ্যমন্ত্ৰী আৰু ইয়াৰ পূৰ্বে বিত্ত মন্ত্ৰী হিচাপে ৰাজ্যখনৰ 17 বাৰ বাজেট উত্থাপন কৰিছে। আনহাতে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ কৰ্ণাটক কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা। 2023 চনৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ বিজয়ত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে জিন্তিৰাণী ডেকাই।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। অহা 5 জুনলৈ চলিবলগীয়া এই পৰীক্ষাত এইবেলি 64,050 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰিষদৰ সচিব নৰনাৰায়ণ নাথে জনোৱা অনুসৰি ৰাজ্যৰ মুঠ 116টা কেন্দ্ৰত কাইলৈৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰম্ভ হ'ব। পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে বন বিভাগ আৰু জিলা প্ৰশাসনে গোলাঘাট জিলাৰ মেৰাপানীৰ 2 নম্বৰ নেঘেৰীবিল আৰু উৰিয়ামঘাটত পুনৰ উচ্ছেদৰ প্ৰস্তুতি আৰম্ভ কৰিছে। বন বিভাগে জনোৱা মতে 2 নম্বৰ নেঘেৰীবিলৰ 59টা আৰু উৰিয়ামঘাটৰ 11টা পৰিয়ালক অহা মাহৰ প্ৰথম ভাগতে উচ্ছেদ কৰা হ'ব। উচ্ছেদৰ সম্ভাৱনাক কেন্দ্ৰ কৰি হ'ব পৰা উদ্বেগজনক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অঞ্চল দুটাত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আজি ৰাজ্যৰ বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱে 2টা অঞ্চল পৰিদৰ্শন কৰে। তেওঁৰ সৈতে জিলা আয়ুক্ত পূবালী গোহাঁই আৰু চি আৰ পি এফৰ বিষয়াবৰ্গও আছিল। গুৱাহাটীৰ হাতীগাঁও আৰক্ষীয়ে অপহৰণ আৰু ধন দাবীৰ অভিযোগত আজি 4জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে দৰং জিলাৰ চিপাঝাৰত অভিযান চলাই লোককেইজনক গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে আৰক্ষীৰ দলটোৱে নাছিৰ আহমেদ নামৰ এজন অপহৃত লোকক সুকলমে উদ্ধাৰ কৰে। উল্লেখযোগ্য যে নাছিৰ আহমেদক যোৱা 26 মে'ত দুৰ্বৃত্তৰ দলে অপহৰণ কৰি 5 লাখ টকাৰ মুক্তিপণ দাবী কৰিছিল। এই সন্দৰ্ভত পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই দুৰ্বৃত্তৰ দলটোক কৰায়ত্ত কৰে। অপহৰণ কাণ্ডৰ সৈতে জড়িত আন এজন অভিযুক্ত বৰ্তমান পলাতক হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ঘটনা সন্দৰ্ভত হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আঞ্জাত ব্ৰহ্মই এইদৰে কয়।
26 তাৰিখে আমাৰ সন্ধিয়া অনুমান 7টামান বজাত খবৰ আহিছিলে, ইয়াত মানে ৰিটেন এপ্লিকেশ্যন এৰি দিছিলে যে তেওঁৰ দ্বাৰা নিৰ্লজনক কিছুমান দুষ্কৃতিকাৰীয়ে ক'ৰবাত অপহৰণ কৰি নি পইচা ডিমাণ্ড কৰি আছে। তেনে ক্ষেত্ৰত মানে মই ইমিডিয়েটলি ডি চি পি ছাৰ আমাৰ অফিচাৰ চিনিয়ৰ অফিচাৰৰ লগত আলোচনা কৰি মই লগে লগে টেকনিকেল টীম লগত লৈ এছ আই চন্দ্ৰদেৱ আৰু ষ্টাফক মানে দৰঙলৈ পঠিয়াই দিম। যিহেতু মানে দৰঙৰ লোকেশ্যন পাই আছিলোঁ, আমাৰ টীমে মানে দৰঙত কিডনেপাৰবিলাকৰ 4জনক মানে ধৰিবলৈ সক্ষম হৈছিলে আৰু তেওঁলোকৰ গাড়ী এখন চুইফ্ট ডিজায়াৰ এইটো জব্দ কৰিবলৈ সক্ষম হৈছিলে আৰু লগতে গাড়ীত মানে ভিতৰত থকা আমাৰ ভিক্টিমজনক ৰেস্কিউ কৰিবলৈ সক্ষম হৈছিলে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800-1178-00 ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে 1922 নম্বৰত মিছ কল দি লাভ কৰা এছ এম এছ লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মে'লৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। ধেমাজি আৰক্ষীয়ে বন্যপ্ৰাণী সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই জিলাখনৰ গোগামুখৰ পৰা দুষ্প্ৰাপ্য কেঁকো সাপসহ 4জন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰীকেইজন হৈছে ধেমাজিৰ মনোজ বৰুৱা, গোগামুখৰ সোণাৰাম বসুমতাৰী, ডিব্ৰুগড়ৰ মহেশ পানিকা আৰু অৰুণাচল প্ৰদেশৰ সুনেন্তে চাকমা। ধৃত সৰবৰাহকাৰীকেইজনে বহিঃৰাজ্যলৈ এখন বাহনেৰে কেঁকো সাপ সৰবৰাহৰ সময়তে আৰক্ষীয়ে অভিযুক্ত কেইজনক আটক কৰাৰ লগতে কেঁকো সাপ উদ্ধাৰ কৰে। ধেমাজি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ তত্বাৱধানত বৰদলনি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু উপ পৰিদৰ্শকৰ নেতৃত্বত এই অভিযান চলোৱা হয়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত নিউ চণ্ডীগড়ত কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। 2027 বৰ্ষৰ লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিত সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ। গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো ঈদ উজ জোহা পালন। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে।